এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ইম্ফলৰ নুপিলাল স্মাৰকত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ আজি মহাৰাষ্ট্ৰৰ লাতুৰত দেহাৱসান ঘটিছে। বিগত 10 বছৰত দেশত খাদ্যশস্যৰ উৎপাদন 44% বৃদ্ধি পাইছে আৰু 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী খেলত ডুবাইত ইউ এ ইৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হৈছে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সম্পৰ্কত তদন্তৰ বাবে গঠন কৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট চমুকৈ এছ আই টিয়ে আজি গোচৰটো সন্দৰ্ভত অভিযোগনামা কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে। এছ আই টিৰ মুৰববী বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বৰ এটা দলে আজি দুপৰীয়া প্ৰায় 3,500 পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে। অভিযোগনামা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম আয়োজক শ্যামকানু মহন্ত, সংগীত শিল্পী অমৃত প্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰাৰ অধীনত হত্যাৰ অভিযোগৰ অভিযোগনামা দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা ছিংগাপুৰ যাত্ৰাৰ সংগী অসম আৰক্ষীৰ নিলম্বিত বিষয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 105 ধাৰাৰ অধীনত অনিচ্ছাকৃত হত্যাৰ অভিযোগৰ অভিযোগনামা দাখিল কৰিছে। তদুপৰি জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বিশ্বাসভংগৰ অভিযোগত অভিযোগনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 25 ছেপ্টেম্বৰত গঠিত এছ আই টিয়ে এই সময়ছোৱাত প্ৰায় 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি 86 সংখ্যক নুপিলাল দিৱস উপলক্ষে মণিপুৰৰ ইম্ফলত থকা নুপিলাল স্মাৰক পৰিদৰ্শন কৰে। তাত শ্ৰীমতী মুৰ্মুৱে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিং, বিধায়ক তথা চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে অন্যান্য লোকসকলেও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইপিনে 86 সংখ্যক ৰাজ্যিক নুপিলাল দিৱস ইম্ফলৰ জি পি অমেন কলেজত আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্য সচিব ডঃ পুনীত কুমাৰ গোৱেল, ৰাজ্যিক নিৰাপত্তা উপদেষ্টা কুলদীপ সিং, উচ্চপদস্থ বিষয়া আৰু আৰক্ষী বিষয়াসকলৰ লগতে অন্যান্য লোকসকলো উপস্থিত থাকে। অনুষ্ঠানত সমবেত ৰাইজক উদ্দেশ্যি মুখ্য সচিবগৰাকীয়ে 1904 চনৰ পৰা 1939 চনলৈ ব্ৰিটিছৰ বিৰুদ্ধে মণিপুৰী মহিলাসকলে কৰা সাহসী প্ৰতিবাদৰ প্ৰশংসা কৰে। তেওঁ লগতে ৰাজ্যখনৰ কলা আৰু সংস্কৃতি তথা ক্ৰীড়া আৰু অৰ্থনীতিলৈ মণিপুৰী মহিলাসকলৰ অৱদানৰ বিষয়েও শ্ৰদ্ধাৰে উল্লেখ কৰে। মুখ্য সচিবগৰাকীয়ে কয় যে চৰকাৰে দেশৰ মহিলাসকলৰ কল্যাণৰ বাবে বিশেষ কাৰ্যসূচী আৰু আঁচনি গ্ৰহণ কৰাৰ লগতে এইবোৰ বাস্তৱায়িত কৰিবলৈ পদক্ষেপ লৈছে। তেওঁ সমবেত লোকসকলক মণিপুৰী মহিলাসকলৰ সাহসৰ কথা স্মৰণ কৰাৰ লগতে তেওঁলোকৰ পদাংক অনুসৰণ কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানৰ অংশ হিচাপে বিশেষ নুপিলাল নাটকো মঞ্চস্থ কৰা হয়। পুৱাৰ ভাগত মহিলাসকলৰ মাজত এই দিৱস উপলক্ষে দৌৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। মণিপুৰত আজি বিভিন্ন দল সংগঠনৰ লগতে মহিলা সংগঠনসমূহেও নুপিলাল দিৱস উদযাপন কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ মহাৰাষ্ট্ৰৰ লাতুৰত নিজ বাসভৱনত 91 বছৰ বয়সত মৃত্যু হয়। দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাত তেওঁ কেইবাটাও পদত কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰয়াত পাটিল লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল। তেওঁ লাতুৰ সমষ্টিৰ পৰা 7 বাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দীৰ্ঘকালীন ৰাজহুৱা জীৱনত পাটিলে কেইবাটাও গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ ভিতৰত লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপাল তথা সংসদৰ সদস্য পদৰ বিষয়েও তেওঁ উল্লেখ কৰে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমত প্ৰয়াত পাটিলক এগৰাকী অভিজ্ঞ নেতা হিচাপে আখ্যা দি কয় যে তেওঁ দীৰ্ঘকালীন ৰাজহুৱা জীৱনত লোকসভাৰ লগতে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ সাংসদ আৰু এগৰাকী বিধায়ক হিচাপেও দায়িত্ব পালন কৰিছিল তেওঁ লগতে কয় যে সমাজ কল্যাণৰ ক্ষেত্ৰত প্ৰয়াত পাটিলৰ বহু বৰঙণি আছে লোকসভাত আজি প্ৰয়াত শিৱৰাজ পাটিলৰ মৃত্যু সম্পৰ্কে অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰি কয় যে প্ৰয়াত পাটিলে মহাৰাষ্ট্ৰৰ লাটুৰ সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু পাঞ্জাব তথা ৰাজস্থানৰ ৰাজ্যপাল ৰূপেও সেৱা আগবঢ়াইছিল তেওঁ কয় যে শিৱৰাজ পাটিলৰ অধ্যক্ষতাৰ সময়ছোৱাতেই শ্ৰেষ্ঠ সংসদীয় বঁটা প্ৰদানৰ পৰম্পৰা আৰম্ভ হৈছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ অশোক শ্ৰাৱণ আৰু অন্যান্য কেইবাগৰাকীও নেতাই প্ৰয়াত পাটিলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে উল্লেখযোগ্য যে কাইলৈ লাটুৰৰ সমীপত দিনৰ 11 বজাত শিৱৰাজ পাটিলৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বিগত 10 বছৰত দেশৰ শস্যৰ উৎপাদন 44% বৃদ্ধি হোৱা বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে ৰাজ্যসভাত আজি প্ৰশ্নোত্তৰ কালত পৰিপূৰক প্ৰশ্নৰ উত্তৰত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে 2014-2024 চনৰ ভিতৰত ত্বৰান্বিত কৃষি কৌশল আধুনিক প্ৰযুক্তি তথা নতুন প্ৰকাৰৰ বীজৰ ব্যৱহাৰৰ জৰিয়তে এই প্ৰগতি সম্ভৱ হৈছে কৃষিখণ্ডত সৰ্বাত্মক উন্নয়ন নিশ্চিত কৰাৰ বাবে চৰকাৰে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাত মোদী চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে তদুপৰি কৃষিখণ্ডত সৰ্বাত্মক বিকাশ সাধনৰ বাবেও চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে কৃষি উৎপাদন ত্বৰান্বিত কৰাৰ বাবে 6 দফীয়া বিশেষ কৌশল গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কৃষকসকললৈ 2,00,000 কোটি টকাৰ হাৰৰ ৰাজসাহায্য আগবঢ়োৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে এই অনুসৰি এতিয়ালৈ 4,00,000 কোটিতকৈও অধিক ধন কৃষকসকলৰ একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলৰ একাউণ্টলৈ 1,90,000 কোটি টকালৈ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা ৰজনীকান্তক তেওঁৰ জন্মদিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে শ্ৰীৰজনীকান্তে প্ৰজন্মৰ পাছত প্ৰজন্মক মোহিত কৰি অহাৰ লগতে তেওঁৰ অভিনয়েৰে ব্যাপক প্ৰশংসা লাভ কৰি আহিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰিত্ৰ তথা শৈলীত অভিনয় কৰি শ্ৰীৰজনীকান্তে দৃষ্টান্তৰ সৃষ্টি কৰি অহা বুলিও উল্লেখ কৰে চলচ্চিত্ৰৰ জগতখনক 50 বছৰ সম্পূৰ্ণ কৰাৰ বাবে তেওঁ অভিনেতাগৰাকীক প্ৰশংসা কৰে অন্ধ্ৰপ্ৰদেশৰ আল্লুৰী সীতা ৰামাৰাজু জিলাত আজি পুৱাৰ ভাগত এখন ব্যক্তিগত বাছত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 9লৈ বৃদ্ধি পাইছে বাছখনত মুঠ 35 গৰাকী যাত্ৰী আছিল আৰু ইয়াৰে 22 গৰাকী লোক আহত হয় যাত্ৰীবাহী বাছখনে পুৱাৰ ভাগত চুবুৰীয়া ৰাজ্য তেলেংগানা অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় বাসিন্দা আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰাৰ লগতে চিকিৎসাৰ বাবে তেওঁলোকক চিন্তুৰা অঞ্চলৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 5 গৰাকী যাত্ৰীক ভদ্ৰাচালাম চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানৰ মিৰালিত যোৱা নিশা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এটা শক্তিশালী বোমা বিস্ফোৰিত হয় জানিব পৰা মতে আয়াছকুটত থকা বিদ্যালয়খনত কোনো দুৰ্বৃত্তই ঘটোৱা এই বিস্ফোৰণত বিদ্যালয়খনৰ ভৱন ধবংসস্তূপত পৰিণত হোৱাৰ লগতে সকলো শৈক্ষিক কাম কাজ ব্যাহত হয় জিলা শিক্ষা বিষয়াই প্ৰকাশ কৰা অনুসৰি সেই অঞ্চলটোত পাঠদান হৈ থকা এইখনেই একমাত্ৰ প্ৰাথমিক বিদ্যালয় আছিল কৰ্তৃপক্ষই ইতিমধ্যে শিক্ষাৰ্থীসকলৰ বাবে পাঠদানৰ অস্থায়ী ব্যৱস্থা কৰিছে ডুবাইৰ আই চি চি একাডেমী গ্ৰাউণ্ডত আজি আৰম্ভ হোৱা 19 বছৰ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা 2025ৰ উদ্বোধনী খেলত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে 42 অভাৰত 3টা উইকেট হেৰুৱাই 333 ৰান কৰিছে ঘৰুৱা দল ইউ এ ইয়ে টছত জিকি ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনায় সুন্দৰ প্ৰদৰ্শনেৰে শেহতীয়াকৈ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠা বৈভৱ সূৰ্যবংশীয়েও ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈ আছে প্ৰতিযোগিতাৰ পৰহিলৈ ভাৰত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ মুখামুখি হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ইম্ফলৰ নুকিলাল স্মাৰকত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ আজি মহাৰাষ্ট্ৰৰ লাতুৰত দেহাৱসান ঘটে। বিগত 10 বছৰত দেশত খাদ্যশস্যৰ উৎপাদন 44% বৃদ্ধি পাইছে আৰু 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলত ডুবাইত ইউ এ ইৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হৈছে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।